এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালতৰ চৌহদৰ আধাৰশিলা স্থাপন, চৰাইদেউ মহোৎসৱৰ আজি অন্তিম দিনা দেশী বিদেশী পৰ্যটকৰ সমাগম, ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ ব্যাপক প্ৰস্তুতি, ভোগালী মেলাৰ আয়োজন আৰু বদোদৰাত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে নিউজিলেণ্ডৰ 301 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই আজি উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যৰ ন্যায়িক খণ্ডৰ উত্তৰণৰ ক্ষেত্ৰত এই আদালতখনে নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্য ন্যায়াধীশ সূৰ্যকান্তে আশা প্ৰকাশ কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কোটিশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থাকে। অনুষ্ঠানত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ভাৰ্চুৱেল পদ্ধতিৰে অংশগ্ৰহণ কৰে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আজিৰ যিটো ভৱন, সি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৰিমা বা ভৱিষ্যতৰ 50 বছৰৰ আমাৰ যি সপোন, তাৰ লগত নিশ্চিতভাৱে ই কেতিয়াও খাপ নাখায়। বহু দিনৰ পৰা আমাৰ মনত প্ৰচেষ্টা আছিলে যে আমাৰ ৰাজ্যৰ বিধানসভাই হওক, উচ্চ ন্যায়ালয়ে হওক বা ৰাজ্যৰ সচিবালয়ে হওক, ই আধুনিক অসমক প্ৰতিনিধিত্ব কৰক। ই অসমবাসীৰ সপোনৰ এটা ইনষ্টিটিউচন হওক। লাহে লাহে বিধানসভাৰ পৰিৱৰ্তন হ'ল, সচিবালয়ৰো পৰিৱৰ্তন হ'ল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰিৱৰ্তন আমি দেখা নাছিলো।
উল্লেখযোগ্য যে ৰাজ্যৰ অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰিব। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱ উপলক্ষে অঞ্চলটোত বহু দেশী বিদেশী পৰ্যটকৰ সমাগম হৈছে। আজি অন্তিম দিনা আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাত 4,000+ লোকে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাত আহোম সৈনিক আৰু আহোম দা ডাঙৰীয়াক লগত লৈ প্ৰতীকী স্বৰ্গদেউৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি প্ৰতিফলন ঘটে। ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনৰ লগতে কেইবাগৰাকী বুৰঞ্জীবিদে অংশগ্ৰহণ কৰে। শ্ৰীমাৰ্ঘেৰিটাই এই অনুষ্ঠানত অংশ লৈ আনন্দ প্ৰকাশ কৰে।
চৰাইদেউ মহোৎসৱ বিগত 10 বছৰ ধৰি স্থানীয় ৰাইজে, ইয়াৰ স্থানীয় বিধায়ক সকলোৱে মিলি, ৰাইজৰ সহযোগত, আনকি আপোনালোক সাংবাদিকসকলো জড়িত হৈ সুন্দৰভাৱে পালন কৰি আহিছে। কিন্তু বিগত 2 বছৰত চৰাইদেউৰ কিছু ৰূপ সলনি হৈছে। যিদিনাখনেই, অৰ্থাৎ 24 জুলাই তাৰিখে, যেতিয়াই প্ৰধানমন্ত্ৰী মোদীৰ দেৱৰ তৎপৰতাত হিমন্ত বিশ্ব শৰ্মাদেৱৰ উদ্যোগত যেতিয়াই চৰাইদেউ ঐতিহ্যক্ষেত্ৰৰূপে, ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰূপে স্বীকৃত হ'ল, তাৰপিছৰ পৰা ইয়ালৈ মানুহৰ সোঁত বৈছে। পৰ্যটকৰ সংখ্যা 70% বৃদ্ধি পাইছে। বিদেশী পৰ্যটকৰ সংখ্যাও প্ৰতি বছৰে, এতিয়া আগতে যদি ক'ৰবাত আছিল 40-50, এতিয়া 2-3 গুণ বৃদ্ধি পাইছে। গতিকে সামগ্ৰিকভাৱে খুব সুন্দৰ এক আয়োজন, আৰু চৰাইদেউৰ পৰিৱেশটো খুব সুন্দৰ হৈ পৰিছে। আন্তঃগাঁথনি উন্নয়নত চৰকাৰে গুৰুত্ব দিছে। হোমষ্টেৰ পৰা বাট পথ নিৰ্মাণলৈকে সকলোবিলাক কাম সামৰি আগবাঢ়ি থকা হৈছে। আৰু আমি ভাবোঁ বিগত আহিবলগীয়া সময়বিলাকত আমাৰ ইয়াৰ আন্তঃগাঁথনি, যোগাযোগ, প্ৰচাৰ প্ৰসাৰ আৰু বৃদ্ধি পাব।
উল্লেখযোগ্য যে চৰাইদেৱে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ পাছত এই মহোৎসৱে অঞ্চলটোৰ পৰ্যটন আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱক এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকৰ্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ ইউনান প্ৰদেশৰ মাওলুঙৰ পৰা সুদূৰ পাটকাই পৰ্বত অতিক্ৰমী চাওলুং চুকাফাৰ অসম আগমনৰ ছবি শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছে। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADRE-ত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত কাইলৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ADRE-ত উত্তীৰ্ণ তৃতীয় বৰ্গৰ 6,347 গৰাকী প্ৰাৰ্থীক কালি সৰুহজাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে সদ্য নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলক কোনো কাৰণতে দুৰ্নীতিৰ আশ্ৰয় নল'বলৈ আহ্বান জনায়। ডঃ শৰ্মাই কয় যে ফেব্ৰুৱাৰীৰ পৰা চাকৰিৰ বদলিৰ বাবে স্বাগত সতীৰ্থ পৰ্টেল মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে 10 ফেব্ৰুৱাৰীৰ আগতে সকলো নিযুক্তি সম্পন্ন হ'ব বুলিও ঘোষণা কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মাঘ বিহুৰ উৰুকালৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলা অনুষ্ঠিত হৈছে। গ্ৰামাঞ্চলসমূহত জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা জা জলপান প্ৰস্তুত কৰিছে। যোৰহাট জিলাৰ মৰিয়নী চহৰত 53টা আত্মসহায়ক গোটে নিজে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰে ভোগালী মেলা অনুষ্ঠিত কৰিছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সৈতে এই ভোগালী মেলা পৰিদৰ্শন কৰাৰ লগতে আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। চৰাইদেউ জিলাৰ সোণাৰীত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান চৰাইদেউ জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত এই ভোগালী মেলাত 28টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ নামৰূপ গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটসমূহৰ সহযোগত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসমী ভোগালী মেলাত চিৰা, পিঠা, দৈ, লাডুকে ধৰি হস্তনিৰ্মিত সামগ্ৰীও প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। ভোগালী বিহুৰ প্ৰাক্ষণত মাজুলীৰ টুনি নদীৰ পাৰত অনুষ্ঠিত অসমী ভোগালী মেলাৰ আজি সামৰণি পৰিব। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সমিতিৰ সৌজন্যত টিংখাঙৰ পিঠাপথাৰত যোৱা 8 জানুৱাৰীৰ পৰা 21 সংখ্যক আদিবাসী মহাসভা অনুষ্ঠিত হৈছে। এই মহাসভাৰ সৈতে সংগতি ৰাখি উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত অংশ লৈ শ্ৰীবৰাই কয় যে এই সাংস্কৃতিক শোভাযাত্ৰাই কেৱল উৎসৱৰ আনন্দই নহয় বৰঞ্চ আদিবাসী সমাজৰ ঐতিহ্য, পৰিচয়, ভাষা, লোকনৃত্য, গীত আৰু তেওঁলোকৰ জীৱনধাৰাক প্ৰতিফলিত কৰিছে। তেওঁ কয় যে আদিবাসী সমাজৰ কলা সংস্কৃতি অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ আৰু ই ৰাজ্যৰ আত্মাক সমৃদ্ধ কৰে। অসম চাহ কৰ্মচাৰী সংঘ মৰাণ শাখাৰ উদ্যোগত আৰু ডিৰাই চাহ বাগিচা প্ৰাথমিক গোটৰ আতিথ্যত আয়োজিত 63 সংখ্যক ত্ৰিবাৰ্ষিক ডিৰাই অধিৱেশনত আজি মন্ত্ৰী বিমল বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আদিবাসী চাহ জনগোষ্ঠী তথা আদিবাসী সমাজৰ সৰ্বাংগীন উন্নয়নৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধি, চাহ বাগিচা অঞ্চলত স্বাস্থ্যসেৱা আৰু শিক্ষা ব্যৱস্থাৰ উন্নয়ন, বাসগৃহ নিৰ্মাণ, বিশুদ্ধ খোৱাপানীৰ যোগান আদি বিকাশমূলক আঁচনিৰে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আহিছে বুলি মন্ত্ৰী শ্ৰীবৰাই প্ৰকাশ কৰে। এই অধিৱেশনত অসম চাহ কৰ্মচাৰী সংঘৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে। মাজুলীৰ পদ্ধতিগত কলা চিত্ৰ ভাস্কৰ্যৰ শিক্ষানুষ্ঠান ৰূপবৰণ চিত্ৰকলা বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে কালিৰে পৰা দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কমলাবাৰীৰ মাজুলী মিলন সংঘত আয়োজিত সমাৰোহত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ আৰু চিত্ৰ প্ৰদৰ্শনী মেলাই পৰিৱেশ জীপাল কৰি তোলে। অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি সদৌসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। তদুপৰি কেইবাগৰাকীও স্থানীয় শিল্পীক সম্বৰ্ধনা জনোৱা হয়। আজি সামৰণিৰ সন্ধিয়া মুকলি সভাৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। অহা 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত বাগৰুম্বা নৃত্য পৰিৱেশন কৰা হ'ব। বিহু আৰু ঝুমৰ বিনন্দিনীৰ পাছত বড়োসকলৰ বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে প্ৰায় 10,000 শিল্পীয়ে নৃত্য পৰিৱেশন কৰিব। ইতিমধ্যে এই কাৰ্যসূচীত অংশ লোৱাৰ বাবে বিভিন্ন জিলাৰ পৰা শিল্পীসকল গুৱাহাটীলৈ আহিবলৈ সাজু হৈছে। যোৰহাট জিলাৰ মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত স্বাধীনতা সেনানী খৰ্গেশ্বৰ গগৈৰ 107 সংখ্যক উপজা দিন মুক্তিযুঁজাৰু ভৱনত পালন কৰা হয়। যোৰহাটৰ অৰ্ধশতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগতভাৱে বহুজনে তাম্ৰপত্ৰ প্ৰাপক মুক্তিযোদ্ধা গগৈক জন্মদিনৰ উলহ জনায়। গুজৰাটৰ বদোদৰাত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আজি আলহী দল নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে 301 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত হাৰি প্ৰথমে বেট ধৰা নিউজিলেণ্ডে নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ডেৰিল মিচেলে 84, হেনৰী নিকলছে 62 আৰু ডেভন কনৱে 56 ৰাণ কৰে। শেষৰ ফালে ক্ৰিষ্টিয়ান ক্লাৰ্কে 17টা বলত 24 ৰাণ কৰি অপৰাজিত হৈ ৰয়। ভাৰতৰ হৈ মহম্মদ ছিৰাজ, হৰ্ষিত ৰাণা আৰু প্ৰসিদ্ধ কৃষ্ণাই 2টাকৈ উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালতৰ চৌহদৰ আধাৰশিলা স্থাপন, চৰাইদেউ মহোৎসৱৰ আজি অন্তিম দিনা দেশী বিদেশী পৰ্যটকৰ সমাগম, ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ ব্যাপক প্ৰস্তুতি, ভোগালী মেলাৰ আয়োজন আৰু বদোদৰাত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে নিউজিলেণ্ডৰ 301 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ।